15 মিনিটত আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আলোচনাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কোকৰাঝাৰত অনুষ্ঠিত অধিৱেশনে অখণ্ডিত অসমৰ বাৰ্তা দিছে আৰু এই অধিৱেশনে সমাগত 50 বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামৰ প্ৰসংগ উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো অন্যতম সফলতা। ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ জৰিয়তে অসমীয়া ভাষাক লৈ চলা দীৰ্ঘদিনীয়া যুঁজৰ অৱসান ঘটিল বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকাৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানসিক দূৰত্ব ক্ৰমাৎ হ্ৰাস পাইছে। কাছাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনে বৰাক উপত্যকাৰ সৈতে থকা দূৰত্ব হ্ৰাস কৰিছে বুলি তেওঁ মন্তব্য কৰে। এডভান্টেজ আছামৰ জৰিয়তে অৰ্থনৈতিকভাৱে অসম উপকৃত হোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি অসম বিধানসভাৰ শূন্যকালত এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালসমূহকে ধৰি চিকিৎসালয়সমূহত প্ৰায় 1600 চিকিৎসকৰ পদ খালী হ'ব। এই পদসমূহ পূৰণ কৰিলে জনসাধাৰণে চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক ডঃ আছিফ নাজাৰৰ নগাঁৱৰ চিকিৎসালয়সমূহত পৰ্যাপ্ত ঔষধ আৰু সা সুবিধা মজুত আছেনে নাই বুলি উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীসিংহালে কয় যে ৰাজ্যৰ প্ৰতিখন জিলা চিকিৎসালয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত পৰ্যাপ্ত পৰিমাণে ঔষধ মজুত কৰি ৰখাটো নিশ্চিত কৰা হৈছে। প্ৰতিখন জিলা চিকিৎসালয়ত 272 বিধ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 125 বিধ আৰু আয়ুষ্মান আৰোগ্য মন্দিৰত 33 বিধ ঔষধ মজুত ৰখাৰ বাবে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় প্ৰতিখন চিকিৎসালয়তে উল্লেখ কৰা পৰিমাণৰ ঔষধ মজুত ৰখাৰ চেষ্টা কৰা হৈছে। ৰাজ্য চৰকাৰে চিকিৎসালয়সমূহত জেনেৰিক ঔষধহে প্ৰদানৰ ব্যৱস্থা কৰি আহিছে বুলি উল্লেখ কৰি চিকিৎসকসকলকো নিদান পত্ৰত জেনেৰিক ঔষধৰহে পৰামৰ্শ দিবলৈ কোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে 2025-26 বৰ্ষত 250খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি বিধানসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহকো এই শৈক্ষিক বৰ্ষতে উচ্চ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰায় 2000 কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে। ডঃ পেগুৱে চৰ অঞ্চল হিচাপে কোনো অঞ্চল নাই বুলি উল্লেখ কৰি কয় যে খহনীয়া নোহোৱা স্থায়ী নৈপৰীয়া অঞ্চলসমূহত বিদ্যালয় মহাবিদ্যালয় স্থাপন কৰা হ'ব। শিক্ষামন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ সদস্যসকলে চৰ অঞ্চল নথকা স্বত্তেও কিয় চৰ অঞ্চল উন্নয়ন পৰিষদ গঠন কৰা হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে। শিক্ষকবিহীন বিদ্যালয় আৰু এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সন্দৰ্ভত ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত ডাঃ পেগুৱে কয় যে ৰাজ্যত বৰ্তমান 3খন শিক্ষকবিহীন বিদ্যালয় আৰু 2295খন এজনীয়া শিক্ষকৰ বিদ্যালয় আছে। বিধায়ক গগৈয়ে শিক্ষা ব্যৱস্থাৰ উন্নয়নত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি ৰাজ্যখনৰ 7000ৰো অধিক বিদ্যালয়ত এতিয়াও স্থায়ী শিক্ষক নাই বুলিও অভিযোগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ আৰু ঝুমৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে 25 ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে 24 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া ঝুমৰ বিনন্দিনী অনুষ্ঠানত ঝুমুৰ নৃত্য উপভোগ কৰাৰ পাছত সেইদিনাই তেওঁ 2খন জনগোষ্ঠীয় প্ৰদৰ্শনীত উপস্থিত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে কাইলৈৰ পৰা 3দিনৰ বাবে সৰুসজাই ঝুমুৰৰ আখৰা অনুষ্ঠিত হ'ব। আখৰাৰ বাবে ইতিমধ্যে বিভিন্ন জিলাৰ পৰা অহা শিল্পীৰ দল গুৱাহাটীত উপস্থিত হৈছে। বিজেপি নেত্ৰী ৰেখা গুপ্তাই আজি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লী বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত শালিমাৰবাগ সমষ্টিৰ পৰা জয়লাভ কৰা নেত্ৰীগৰাকীয়ে নতুন দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত লয়। উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই শ্ৰীমতী গুপ্তাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আজি 6গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।